শ্ৰী সৌমিত্ৰ শইকীয়া। সংক্ষিপ্ত বৃত্তান্ত। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই 1995 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ জে বি আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰে। 1995 চনৰ 20 ছেপ্টেম্বৰত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ অধিবক্তা হিচাপে ভৰ্তি হোৱাৰ পিছত তেওঁ ওকালতি আৰম্ভ কৰে। তেওঁ ৰাজহ আৰু কৰ সংক্ৰান্তীয় বিষয়, শ্ৰম আৰু চাকৰি সংক্ৰান্তীয় বিষয়, কৰ্পৰেট বিষয়, মধ্যস্থতা আৰু চুক্তি সংক্ৰান্তীয় বিষয়ত ওকালতি কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ত কিছুসংখ্যক দেৱানী আৰু ফৌজদাৰী আবেদনতো ওকালতি কৰিছিল। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আৰু কেইবাটাও বিষয়ত বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম চৰকাৰৰ অধীনত বিভিন্ন বিভাগ যেনে গড়কাপ্তানী বিভাগ, মাধ্যমিক শিক্ষা, বিত্ত আৰু কৰ, কৃষি বিপণন বোৰ্ডৰ লগতে AICTEক প্ৰতিনিধিত্ব কৰি ইয়াৰ স্থায়ী পৰামৰ্শদাতা হিচাপে কেইবাবছৰো কাৰ্যনিৰ্বাহ কৰে। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত আয়কৰ বিভাগৰ হৈ কেইবাবছৰো জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁক 2016 চনৰ আগষ্টত অৰুণাচল প্ৰদেশৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্ত কৰা হয় আৰু ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ আগলৈকে তেওঁ উক্ত পদতেই কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁক ভাৰতীয় আইন প্ৰতিষ্ঠান ILI অসম খণ্ডৰ সচিব হিচাপেও নিযুক্ত কৰা হৈছিল। 26 নৱেম্বৰ 2019 তাৰিখে তেওঁক অতিৰিক্ত ন্যায়াধীশ হিচাপে বিচাৰপীঠলৈ পদোন্নীত কৰা হয়।